এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি সন্ধিয়া 6 বজাত সৰুসজাইত প্ৰায় 10,000 শিল্পীৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন। গুৱাহাটীত প্ৰধানমন্ত্ৰীক জনগোষ্ঠীয় নৃত্যৰে আদৰণি। দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলগাড়ী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে মালদহৰ পৰা উদ্বোধন। ৰেলখনে অসম আৰু পশ্চিমবংগৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ। 16 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি সন্ধিয়া 6 বজাত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰায় 10,000 শিল্পীয়ে বড়োসকলৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকী পশ্চিমবংগ ভ্ৰমণ সামৰি দুদিনীয়া অসম ভ্ৰমণসূচীৰে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। বিমানবন্দৰৰ বাহিৰত জনগোষ্ঠীয় নৃত্য গীতেৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা হয়। আজি নিশা প্ৰধানমন্ত্ৰীগৰাকী কইনাধৰাৰ চৰকাৰী আৱাসত কটাব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু 2খন ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ কলিয়াবৰৰ মৌ চন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিডৰে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু বাধাহীনভাৱে আহ যাহ সুনিশ্চিত কৰিব আৰু মানুহ আৰু জীৱ জন্তুৰ সংঘাত হ্ৰাস কৰাত সহায় কৰিব। এলিভেটেড কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে পথ সুৰক্ষা বৃদ্ধি পাব, যাত্ৰাৰ সময় ৰাহি হ'ব আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গুমটিলৈ আৰু কামাখ্যাৰ পৰা ৰোহটকলৈ চলিবলগীয়া 2খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। এই নতুন ৰেল সেৱাই উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মালদহ টাউন ৰেল ষ্টেচনৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী নিৰ্মাণ কৰা সম্পূৰ্ণভাৱে শীততাপ নিয়ন্ত্ৰিত এই ৰেলগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবতীয়া যাত্ৰা অধিক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। ইপিনে এই উপলক্ষে মালিগাঁৱৰ কামাখ্যা ষ্টেচনত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ৰেল সেৱাই গুৱাহাটী আৰু কলকাতাৰ মাজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ লগতে যাত্ৰীৰ সময় ৰাহি কৰিব। এই অত্যাধুনিক ৰেলখনে ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে বান্ধ খাই থকা 2খন ৰাজ্যৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত গুৱাহাটীৰ পৰা হাওৰালৈ ৰেল সেৱা মুকলিৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক কৃতজ্ঞতা জ্ঞাপন কৰে। অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াইও ৰঙিয়া ষ্টেচনৰ পৰা পতাকা জোকাৰি ৰেল যাত্ৰাৰ শুভাৰম্ভ কৰে। অসম বিধানসভাৰ বাজেট অধিৱেশন 16 ফেব্ৰুৱাৰীৰ পৰা 4দিনীয়াকৈ অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে এইবেলি পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা হ'ব। আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 75 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। 1951 চনৰ 17 জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰৰ সোঁৱৰণত ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়া সংস্কৃতিক নৱচেতনাৰে জাতিষ্কাৰ কৰা সুন্দৰৰ পূজাৰী, মহান শিল্পী, অসমীয়া কথাছবি পথদ্ৰষ্টা, স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ ৰূপকোঁৱৰৰ চিন্তা চেতনাই আমাৰ সমাজ জীৱন আলোকিত কৰিব বুলি আশা প্ৰকাশ কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই সন্দৰ্ভত জিলাখনৰ আকাশবাণীৰ প্ৰতিনিধি নাবুল কোঁৱৰে এইদৰে কয়।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে চৰাইদেউ জিলাতো আজি ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিচাৰণ কৰি শিল্পী দিৱস উদযাপন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আয়োজন কৰা হয়। এই বিশেষ দিনটোত নৱপ্ৰজন্মৰ মাজত জ্যোতিপ্ৰসাদৰ কালজয়ী সৃষ্টিৰাজিৰ চৰ্চা বৃদ্ধি কৰাৰ লক্ষ্যৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে প্ৰতিযোগিতাখন দুটা শাখাত ভাগ কৰা হৈছিল। প্ৰথম শাখা পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, দ্বিতীয় শাখা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ। প্ৰতিযোগিতাখনত প্ৰায় 20 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকৰ সুৰীয়া কণ্ঠত পৰিৱেশিত হোৱা জ্যোতি সংগীতে সমগ্ৰ বিদ্যালয়ৰ পৰিৱেশ জীপাল কৰি তোলে।
ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ডিব্ৰুগড় জিলাৰ তামোলবাৰীত আজি বন্তি জ্বলাই শিল্পীগৰাকীৰ 75 সংখ্যক মৃত্যুতিথি পালন কৰা হয়। শিৱসাগৰ জিলাৰ প্ৰশাসনৰ উদ্যোগত আজি স্থানীয় জিলা পুথিভঁৰাল প্ৰাংগণত শিল্পী দিৱস 2026 আয়োজন কৰা হৈছে। এই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তিনিটা শাখাত জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মুকলি সভাৰো আয়োজন কৰা হৈছে। লোক নিৰ্মাণ বিভাগ, পথ, ঢকুৱাখনা নাওবৈচা পথ সংমণ্ডল আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ঢকুৱাখনা সমষ্টিত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভত আজি ঢকুৱাখনা সমজিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিধায়ক নৱকুমাৰ দলেৰ লগতে সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথসহ সংশ্লিষ্ট বিভাগৰ বিষয়বৰ্গ উপস্থিত থাকে। শিৱসাগৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত জিলা প্ৰশাসনে আজি ধাৰা 163 BNSS অনুসৰি নিষেধাজ্ঞা জাৰি কৰিছে। জিলা দণ্ডাধীশ স্বাক্ষৰিত নিৰ্দেশ অনুসৰি আজিৰ পৰা 60 নিষেধাজ্ঞা বলবৎ থাকিব। নিষেধাজ্ঞা অনুসৰি অনুমতি অবিহনে 5 বা তাতোকৈ অধিক লোকৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে। যিকোনো ধৰণৰ চান্দা সংগ্ৰহ, প্ৰতিকৃতি দাহ, পথ অৱৰোধ, ৰাজহুৱা সম্পত্তি ধবংস আদিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ লগতে জিলাখনৰ সংৰক্ষিত কীৰ্তিচিহ্নৰ 200 ব্যাসাৰ্ধৰ ভিতৰত কৰ্তৃত্বহীন ব্যক্তি বা সংগঠনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। চৰাইদেউ জিলাত অহা 19 পৰা 15 পৰা 65 বয়সৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ অভিযান অনুষ্ঠিত হ'ব। এই অভিযান ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহলৈ চলিব বুলি চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে জানিবলৈ দিছে। জিলাখনৰ সকলো চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠান, উপস্বাস্থ্য কেন্দ্ৰ, টীকাকৰণ স্থানসমূহৰ লগতে গাঁৱে গাঁৱে বিশেষ শিবিৰ পাতি টীকা প্ৰদান কৰা হ'ব। অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ সোণালী চেতিয়াই সোণাৰীত আজি অনুষ্ঠিত এখন সংবাদমেল যোগে এই বিষয়ে জানিবলৈ দিয়ে। এই কাৰ্যসূচীত জিলাখনৰ মুঠ 221,260 লোকক সামৰি লোৱা হৈছে। চৰকাৰী পেঞ্চনাৰ সন্থা অসমৰ 69 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি মাজুলীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে কমলাবাৰীত থকা জিলা পেঞ্চনাৰ ভৱনৰ সন্মুখত পুৱা সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলী জিলা কৰ্মচাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি কৃষ্ণ কমল শইকীয়াই পতাকা উত্তোলন কৰে। মুকলি সভাত কেইবাজনো ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় খেলপথাৰত আজিৰে পৰা আন্তঃ বিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত 10 বিদ্যালয়ে অংশগ্ৰহণ কৰে। অসম বাস্কেট সন্থাৰ প্ৰাক্তন উপসভাপতি নাৰায়ণ হাতীবৰুৱাই এই প্ৰতিযোগিতাখন উদ্বোধন কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি সন্ধিয়া 6 সৰুসজাইত প্ৰায় 10,000 শিল্পীৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন। গুৱাহাটীত প্ৰধানমন্ত্ৰীক জনগোষ্ঠীয় নৃত্যৰে আদৰণি। দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলগাড়ী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল ব্যৱস্থাৰে মালদহৰ পৰা উদ্বোধন। ৰেলখনে অসম আৰু পশ্চিমবংগৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ। 16 পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।